এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰি পঢ়িছো বৰষা শৰ্মাই আৰু মোৰ সৈতে আছে ঋতুপৰ্ণা বৰা। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত পাঁচটা আদিবাসী উগ্ৰপন্থী সংগঠনৰ 1181জন প্ৰাক্তন সদস্যক 4 লাখ টকাকৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰদান, অমৃত কলহ যাত্ৰাত সংৰক্ষিত মাটি আজিৰে পৰা পঞ্চায়তৰ পৰা উন্নয়ন খণ্ডলৈ আৰু উন্নয়ন খণ্ডৰ পৰা ৰাজ্যলৈ প্ৰেৰণ কৰা হৈছে বুলি মুখ্যমন্ত্ৰীৰ প্ৰকাশ, ছিকিমৰ আকস্মিক বানত নিখোজ হোৱা বাক্সাৰ সেনা জোৱান মৃতু কলিতাৰ মৃতদেহ উদ্ধাৰ আৰু চেন্নাইত অনুষ্ঠিত বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ আজিৰ খেলত অষ্ট্ৰেলিয়াৰ বিজয়ৰ বাবে ভাৰতক 200 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আজি 5টা আদিবাসী উগ্ৰপন্থী সংগঠনৰ 1181জন প্ৰাক্তন সদস্যক 4 লাখ টকাকৈ প্ৰদান কৰে। আদিবাসী কোব্ৰা মিলিটাৰী অব আছাম, অল আদিবাসী নেশ্যনেল লিবাৰেশ্যন আৰ্মি, বিৰচা কমাণ্ডো ফৰ্চ, আদিবাসী পিপলছ আৰ্মি আৰু চান্থাল টাইগাৰ ফৰ্চৰ প্ৰাক্তন সদস্যসকলক এই ধন প্ৰদান কৰা হয়। তেওঁলোকে যোৱা জুলাইত অস্ত্ৰ সম্বৰণ কৰি অসম চৰকাৰৰ সৈতে ত্ৰিপাক্ষিক চুক্তি স্বাক্ষৰ কৰিছিল। এই অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে আদিবাসী চুক্তি অনুসৰি যিসকল কেডাৰ ঘূৰি আহিব বিচাৰে তেওঁলোকক পুনৰ সংস্থাপন দিয়া হ'ব বুলি ঘোষণা কৰে। নিজৰ ব্যৱসায় কৰিব বিচৰাসকলে বেংকৰ পৰা 3-20 লাখ টকাৰ ঋণ ল'ব পাৰিব বুলিও তেওঁ কয়। ইয়াৰ উপৰিও চৰকাৰৰ আন আন আঁচনিসমূহৰ সুবিধাও ল'ব পাৰিব বুলি তেওঁ উল্লেখ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে আদিবাসী শান্তি চুক্তি স্বাক্ষৰ হোৱাৰ পিছতে ৰাজ্যলৈ শান্তি ঘূৰি আহিছে বুলি উল্লেখ কৰে। আনহাতে আন আন উগ্ৰপন্থীসকলৰ সৈতেও শান্তি আলোচনা চলি আছে বুলি তেওঁ জানিবলৈ দিয়ে। ৰাজ্যত এতিয়া সন্ত্ৰাসবাদ আৰু আন্দোলন নাইকিয়া হোৱাৰ লগতে অৰ্থনৈতিক বিকাশে নতুন দিগন্তৰ সূচনা কৰিছে বুলি তেওঁ কয়। মুখ্যমন্ত্ৰীগৰাকীয়ে আদিবাসী সমাজৰ উন্নয়নৰ বাবে আত্মসমৰ্পণকাৰী কেডাৰসকলক গাঁওবাসীৰ হকে কাম কৰিবলৈ আহান জনায়। ৰাজ্যত আদিবাসী আৰু চাহ শ্ৰমিকসকলৰ বাবে 30খন আসন সংৰক্ষণ কৰা হৈছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। অনুষ্ঠানত মুখ্যমন্ত্ৰীগৰাকীয়ে চাহ বাগিচাৰ পথ নিৰ্মাণৰ বাবে 20 কোটি টকা আবণ্টন কৰা হৈছে বুলিও ঘোষণা কৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বাইহাটাৰ জাজিকোনা উন্নয়ন খণ্ডৰ উদ্যোগত বিভিন্ন ৱাৰ্ড আৰু পঞ্চায়তৰ পৰা মেৰিমাটি মেৰা দেশ কাৰ্যসূচীৰ অধীনত অমৃত কলহ যাত্ৰাৰ দ্বাৰা সংৰক্ষিত মাটিসমূহ একত্ৰ কৰি দুটা কলহ প্ৰস্তুত কৰে। ইয়াৰে এটা দিল্লীৰ অমৃত উদ্যানলৈ আৰু আনটো গহপুৰত নিৰ্মাণ হ'বলগীয়া কনকলতা বিশ্ববিদ্যালয়ৰ নিৰ্মাণৰ বাবে প্ৰেৰণ কৰা হ'ব। আন মাটিসমূহ কমলপুৰ সমষ্টিৰ উন্নয়নমূলক কামত ব্যৱহাৰ কৰা হ'ব। এই কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ পাছতে মুখ্যমন্ত্ৰীগৰাকীয়ে এখন জনসভাত সম্বোধন কৰে। ইয়াৰ লগতে তেওঁ বিহিদিয়ে জাজিকোনা উন্নয়ন খণ্ডৰ কাৰ্যালয়ত এম জি এনৰেগা আঁচনিৰ অধীনত এটা বিশেষ কেন্দ্ৰৰ উদ্বোধন কৰে। অমৃত কলহ যাত্ৰাত অংশগ্ৰহণকাৰীসকলক কৃতজ্ঞতা জ্ঞাপন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে আজিৰে পৰা নতুন পৰ্যায়ৰ দুটা কলহত মাটি সংগ্ৰহ কৰি পঞ্চায়তৰ পৰা উন্নয়ন খণ্ডলৈ আৰু উন্নয়ন খণ্ডৰ পৰা ৰাজ্যলৈ প্ৰেৰণ কৰা হ'ব। ইয়াৰ লগতে তেওঁ অসমৰ অৰুণোদয় আঁচনিৰ আৰ্হি কৰ্ণাটক আৰু মধ্যপ্ৰদেশে গ্ৰহণ কৰিছে বুলি উল্লেখ কৰে। এই কাৰ্যসূচীত সাংসদ দিলীপ শইকীয়া, মন্ত্ৰী পীয়ুষ হাজৰিকা, বিধায়ক দিগন্ত কলিতাৰ লগতে প্ৰশাসনিক বিষয়াসকল উপস্থিত থাকে। ছিকিমৰ আকস্মিক বানত নিখোজ হোৱা বাক্সাৰ সেনা জোৱান মৃতু কলিতাৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। ডালৰ বিস্ফোৰণৰ ফলত সৃষ্টি হোৱা বানৰ পাছতে পৰিয়ালৰ সৈতে মৃতু কলিতাৰ সংযোগ বিচ্ছিন্ন হৈছিল। মৃতু কলিতাৰ মৃতদেহ উদ্ধাৰৰ পিছতে আনন্দ বজাৰৰ বাসগৃহত শোকাকুল পৰিৱেশৰ সৃষ্টি হয়। উল্লেখযোগ্য যে মৃতু কলিতা আলিপুৰ দুৱাৰত কৰ্মৰত আছিল। তেওঁ বিভাগীয় নিৰ্দেশ অনুসৰি ছিকিমলৈ গৈছিল, কিন্তু ছিকিমৰ আকস্মিক বানত প্ৰাণ হেৰুৱাবলগীয়া হয়। জোৱানজনৰ মৃত্যুত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই শোক প্ৰকাশ কৰি পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে। যোৰহাটত আজি জলসিঞ্চন মন্ত্ৰী অশোক সিংহালে জৈৱ খননৰ জৰিয়তে দীৰ্ঘ সময় ধৰি জমা হৈ থকা আৱৰ্জনাৰ পুনৰ সংস্থাপন প্ৰকল্পৰ শুভাৰম্ভ কৰে। মন্ত্ৰী সিংহালে ভাষণ প্ৰসংগত কয় যে দীৰ্ঘ সময় ধৰি জমা হৈ থকা আৱৰ্জনা পৰিষ্কাৰ কৰাটো এক প্ৰকাৰ পাহাৰ পৰিষ্কাৰ কৰাৰ দৰে, তথাপি এখন স্বচ্ছ অসম গঢ়ি তুলিবলৈ চৰকাৰ সদায় বদ্ধপৰিকৰ। এনেধৰণৰ আৱৰ্জনাই ৰাইজৰ স্বাস্থ্য তথা পৰিৱেশৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰে বুলিও মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। তেওঁ লগতে কয় যে জৈৱ খননৰ বৈজ্ঞানিক প্ৰক্ৰিয়াই আৱৰ্জনাসমূহৰ খনন, জৈৱ সংশোধন, পৃথকীকৰণ আৰু নিৰাপদ তথা বহমক্ষম নিষ্কাশন সুনিশ্চিত কৰে। আজিৰ এই অনুষ্ঠানত কামাখ্যা প্ৰসাদ তাছা, তপন কুমাৰ গগৈ, বিধায়ক ৰূপজ্যোতি কুৰ্মী আৰু হিতেন্দ্ৰনাথ গোস্বামী উপস্থিত থাকে। ইউনেস্কোৰ এজনৰ প্ৰতিনিধি লিম সিং লিয়ানে আজি চৰাইদেউ জিলাৰ মৈদামথলীৰ ক্ষেত্ৰভিত্তিক প্ৰদৰ্শন কৰে। ইয়াৰ পিছতে চৰাইদেউ জিলাৰ অতিৰিক্ত আৰক্ষী তথা শিৱসাগৰ জিলা আয়ুক্তৰ সৈতে প্ৰতিনিধিগৰাকীয়ে মত বিনিময় কৰে। দ্বিতীয় দিনৰ ভ্ৰমণকালত তেওঁ কৰ জোনত থকা পুৰাতত্ব সঞ্চালকালয়, অসম আৰু কেন্দ্ৰীয় পুৰাতত্ব বিভাগৰ মৈদামসমূহ পৰিদৰ্শন কৰাৰ লগতে চৰাইদেউৰ মৈদাম ক্ষেত্ৰৰ কিছু নিলগত থকা আদৰ্শ গাঁও ভ্ৰমণ কৰে।
এতিয়া অসমৰ গাঁৱে ভূঁয়ে।
এতিয়া আপোনাৰ চহৰে নগৰে
পাঁচবিধ বিভিন্ন খেল, এথলেটিক্স, কাবাডী,
খো খো,
ফুটবল আহি আছে খেল মহাৰণ 2023-24 an initiative by Department of Sports and Youth Welfare, Government of Assam.
শ্ৰোতাসকলে সন্ধিয়া আঞ্চলিক বাতৰি শুনিছে আকাশবাণীৰ পৰা। মেৰী মাটি মেৰা দেশ কাৰ্যসূচীৰ অধীনত মহানগৰীৰ লতাশিল খেলপথাৰৰ পৰা গুৱাহাটী পৌৰ নিগমৰ উজান বজাৰ কাৰ্যালয়লৈ আজি এক অমৃত কলহ শোভাযাত্ৰা উলিওৱা হয়। হৰিনামৰ ধ্বনি বিহুৰেই উলিওৱা এই শোভাযাত্ৰাত মন্ত্ৰী চন্দ্ৰমোহন পাটোৰি, মেয়ৰ মৃগেন শইকীয়াকে ধৰি অন্যান্য পাৰিষদ আৰু ৰাইজে অংশগ্ৰহণ কৰে। উল্লেখযোগ্য যে মহানগৰৰ 60টা ৱাৰ্ডৰ পৰা মাটি ভৰ্তি 60টা অমৃত কলহ পুৱা লতাশিল খেলপথাৰলৈ অনা হয়। ইয়াৰ পিছতেই কলহসমূহৰ মাটি একেলগে মিহলি কৰি দুটাকৈ পিতলৰ কলহত ভৰোৱা হয়। লতাশিল খেলপথাৰৰ পৰা এই কলহ দুটাৰে শোভাযাত্ৰা কৰি পৌৰ নিগমৰ কাৰ্যালয়ত ৰখা হয়। এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়েও অমৃত কলহ যাত্ৰাৰ সৈতে এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ দৰ্শন নিহিত হৈ আছে বুলি প্ৰকাশ কৰে। ইপিনে কামৰূপ মহানগৰ জিলাৰ ডিমৰীয়া উন্নয়ন খণ্ডৰ অধীনত গাঁও পঞ্চায়তসমূহৰ পৰা অনা মাটি অতিৰিক্ত জিলা আয়ুক্ত অজিত কুমাৰ শৰ্মাৰ উপস্থিতিত মিহলি কৰি দুটাকৈ পিতলৰ কলহত ভৰাই উন্নয়ন খণ্ড কাৰ্যালয়ত ৰখা হয়। উল্লেখযোগ্য যে পৌৰ নিগম আৰু উন্নয়ন খণ্ড কাৰ্যালয়ৰ পৰা কলহসমূহ অহা 25 অক্টোবৰত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰলৈ অনা হ'ব। ৰাজ্যিক পৰ্যায়ৰ অনুষ্ঠানৰ পিছতে 27 অক্টোবৰত কলহসমূহ নতুন দিল্লীলৈ লৈ যোৱা হ'ব। চৰাইদেউ জিলাৰ ধলৌ ফুকন গাঁও পঞ্চায়তত অমৃত কলহ যাত্ৰাত মন্ত্ৰী যোগেন মোহনে অংশগ্ৰহণ কৰে। ইয়াৰ লগতে তেওঁ 22 লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া হলৌ ফুকন গাঁও পঞ্চায়তৰ গৃহৰো উদ্বোধন কৰে। আনহাতে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অজীৱিকা গ্ৰামীণ এক্সপ্ৰেছ যোজনাৰ অধীনত হিতাধিকাৰীৰ মালবাহী বাহন প্ৰদান কৰে। ইফালে বৰপেটা পৌৰসভাটো অমৃত কলহ যাত্ৰাৰ পৌৰসভা আৰু খণ্ড উন্নয়ন পৰ্যায়ৰ কাৰ্যসূচী আজি অনুষ্ঠিত হয়। যোৱা 2 অক্টোবৰত ৱাৰ্ড আৰু গাঁওবোৰত ঘৰে ঘৰে সংগ্ৰহ কৰা মাটি দুটাকৈ কলহ পৌৰসভা দুখনৰ কাৰ্যালয়লৈ অনা হয়। এনেদৰে সকলো পৌৰসভা আৰু পঞ্চায়ত কাৰ্যালয়বোৰৰ পৰা লৈ অনা কলহবোৰৰ মাটি মিহলাই সেই মাটি আন দুটা কলহত ভৰোৱা হয়। এই কলহ জিলা আয়ুক্ত কাৰ্যালয়ত জমা কৰা হয়। তিনিচুকীয়া মহাবিদ্যালয়ৰ আভ্যন্তৰীণ মান নিৰূপণ কোষ আৰু ইলোৰা বিজ্ঞান মঞ্চৰ যৌথ উদ্যোগত মহাবিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীসকলৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ লগতে স্বাস্থ্যজনিত সমস্যা আৰু পৰিত্ৰাণ সন্দৰ্ভত এখন আলোচনা চক্ৰ অনুষ্ঠিত হয়। ছাত্ৰীসকলৰ বিভিন্ন স্বাস্থ্য সম্পৰ্কীয় সমস্যা, হৃদৰোগৰ পৰা মুক্ত হৈ থকাৰ বাবে প্ৰয়োজনীয় উপায়, মানসিক স্বাস্থ্য আৰু সমস্যাৰ বিষয়ে আলোচনাত বিস্তৃতভাৱে আলোচনা কৰা হয়। কাৰ্বি আংলাৰ স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে জিলাখনৰ ডকমকাত স্থাপন কৰা কাৰ্বি পৰম্পৰাগত নৃত্য গীত আৰু বাদ্যযন্ত্ৰ বিদ্যালয়ৰ আজি আধাৰশিলা স্থাপন কৰে। কাৰ্বি আংলাৰ জিলা স্বায়ত্তশাসিত পৰিষদৰ কলা আৰু সাংস্কৃতিক বিভাগে নিৰ্মাণ কৰিবলগীয়া এই বিদ্যালয়ত পৰম্পৰাগত কাৰ্বি নৃত্য আৰু গীতৰ প্ৰশিক্ষণ প্ৰদান কৰা হ'ব। ইতিমধ্যে 20 গৰাকী যুৱক যুৱতীয়ে নামভৰ্তি কৰা বুলি বিষয়াসকলে জানিবলৈ দিয়ে। আগ্ৰা আৰক্ষীয়ে আজি লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰৰ সমীপৰ এটা ভাড়াঘৰত অভিযান চলাই নকল টকা প্ৰস্তুত কৰা মেচিনসহ দুজন লোকক গ্ৰেপ্তাৰ কৰিছে। আৰক্ষীয়ে জালুকবাৰীৰ প্ৰিয়ংকা দাস আৰু চিলাপথাৰৰ দেৱজিৎ দাসৰ পৰা 55,000 টকাৰ জাল নোট জব্দ কৰাৰ লগতে জাল নোট সৰবৰাহত ব্যৱহাৰ হোৱা এখন বাহন জব্দ কৰিছে। চীনত অনুষ্ঠিত 19 সংখ্যক এছিয়ান গেমছৰ আজি অন্তিম দিন। কোভিড-19ৰ বাবে এবছৰ পলমক অনুষ্ঠিত হোৱা এই খেলত 45খন দেশৰ 12,407গৰাকী খেলুৱৈয়ে 40খন খেলত অংশগ্ৰহণ কৰে। সামৰণি অনুষ্ঠানত ভাৰতৰ ৰাষ্ট্ৰীয় ধবজা বহন কৰে হকী খেলুৱৈ পি আৰ শ্ৰীজেছে। সামৰণি অনুষ্ঠানত চীনৰ প্ৰধানমন্ত্ৰী লি কিয়াং উপস্থিত থাকে। প্ৰতিযোগিতাখনত ভাৰতীয় দলটোৱে 28টা স্বৰ্ণপদক, 38টা ৰূপৰ পদক আৰু 41টা ব্ৰঞ্জৰ পদকসহ সৰ্বমুঠ 107টা পদক লাভ কৰে। 2018চনত জাকাৰ্টাত অনুষ্ঠিত হোৱা পূৰ্বৰ সংস্কৰণত ভাৰতে মাত্ৰ 70টা পদক লাভ কৰিছিল। ভাৰতে অলিম্পিক, কমনৱেলথ আৰু এছিয়ান গেমছৰ যিকোনো এখন প্ৰতিযোগিতাত প্ৰথমবাৰৰ বাবে 101টাৰো অধিক পদক পাবলৈ সক্ষম হৈছে। ICC এদিনীয়া বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ আজি চেন্নাইত অনুষ্ঠিত এখন খেলত অষ্ট্ৰেলিয়াই ভাৰতক 200 ৰাণৰ লক্ষ্য বান্ধি দিছে। ইয়াৰ পূৰ্বে অষ্ট্ৰেলিয়াই টছত জিকি প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয় আৰু 49 অভাৰ 3টা বলত আটাইকেইটা উইকেট হেৰুৱাই 193 ৰাণ সংগ্ৰহ কৰে। ভাৰতৰ হৈ ৰবীন্দ্ৰ জাদেজাই 10 অভাৰত 28 ৰাণ দি 3টা উইকেট দখল কৰে। কালি সন্ধিয়া নতুন দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত দক্ষিণ আফ্ৰিকাই শ্ৰীলংকাক 102 ৰাণত পৰাস্ত কৰে। ধৰ্মশালাত অনুষ্ঠিত আন এখন খেলত বাংলাদেশে আফগানিস্তানক 6 উইকেটত পৰাস্ত কৰে। এতিয়া শুনক বিগত সপ্তাহত আঞ্চলিক বাতৰিত স্থান লাভ কৰা গুৰুত্বপূৰ্ণ বাতৰিসমূহত আলোকপাত ঋতুপৰ্ণাৰ পৰা।
সমগ্ৰ দেশৰ লগতে অসমতো 2 অক্টোবৰত জাতিৰ পিতা মহাত্মা গান্ধীৰ 154 সংখ্যক জয়ন্তী উদযাপন, অসমত 100% মুকলিত মলত্যাগৰ অভ্যাস আৰু জাবৰজনামুক্ত অভিলাষী ৰাজ্য হিচাপে পৰিগণিত হোৱা বুলি মুখ্যমন্ত্ৰীৰ মন্তব্য, ৰাজ্য চৰকাৰৰ 1,00,000 চাকৰি প্ৰদান কাৰ্যসূচীৰ অধীনত দ্বিতীয় পৰ্যায়ৰ নিযুক্তিৰ প্ৰক্ৰিয়া অতি সোনকালে মুকলিকে ধৰি বিভিন্ন খবৰে বিগত সপ্তাহৰ আঞ্চলিক বাতৰিত স্থান লাভ কৰে। সমগ্ৰ দেশৰ লগতে অসমতো 2 অক্টোবৰত জাতিৰ পিতা মহাত্মা গান্ধীৰ 154 সংখ্যক জয়ন্তীত তেওঁৰ প্ৰতি শ্ৰদ্ধা জনোৱা হয়। কামৰূপ মহানগৰ জিলা প্ৰশাসন আৰু গুৱাহাটী মহানগৰ উন্নয়ন কৰ্তৃপক্ষৰ উদ্যোগত শৰণীয়া পাহাৰৰ গান্ধী মণ্ডপত জাতিৰ পিতাগৰাকীৰ জয়ন্তী উদযাপন কৰা হয়। অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ জনসাধাৰণৰ হৈ জাতিৰ পিতাৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে। মুখ্যমন্ত্ৰীৰ উপস্থিতিত সেই স্থানতে এখন সৰ্বধৰ্ম প্ৰাৰ্থনা সভাৰো আয়োজন কৰা হয়। অসম 100% মুকলিত মলত্যাগৰ অভ্যাস আৰু আৱৰ্জনা মুক্ত বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অলপতে সামাজিক মাধ্যমযোগে প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰীয়ে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী চিন্তা আৰু নেতৃত্বৰ ফলত অসমে স্বচ্ছতাৰ ক্ষেত্ৰত নতুন শিখৰ স্পৰ্শ কৰিবলৈ সক্ষম হৈছে। মুখ্যমন্ত্ৰীয়ে এই সফলতাৰ বাবে সকলো জিলাকে অভিনন্দন জ্ঞাপন কৰে। তেওঁ কয় যে নিৰলস প্ৰচেষ্টাৰ ফলত অসমৰ 25,437 গাঁও মুকলিত মলত্যাগৰ অভ্যাস আৰু আৱৰ্জনামুক্ত হিচাপে অভিলাষী শাখাত অন্তৰ্ভুক্ত হৈছে। চৰকাৰে পদ্ধতিগতভাৱে এখন ৰাজ্যৰ ছাত্ৰ ছাত্ৰীক নিজৰ দেশ আৰু ঐতিহ্যৰ প্ৰতি দায়বদ্ধ হবলৈ উৎসাহিত কৰাটো অশৈক্ষিক কাৰ্যসূচী নহয় বুলি শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে দৃঢ়তাৰে প্ৰকাশ কৰিছে। অমৃত বৃক্ষ, অমৃত কলহ, লাচিত বৰফুকন সম্পৰ্কীয় ৰচনা, পোষণ সপ্তাহ আদি অশৈক্ষিক কাম কাজত শিক্ষক শিক্ষয়িত্ৰী আৰু ছাত্ৰ ছাত্ৰীসকলক জড়িত কৰোৱা সন্দৰ্ভত একাংশ সংবাদ মাধ্যমত প্ৰচাৰিত বাতৰি সন্দৰ্ভত শিক্ষামন্ত্ৰীগৰাকীয়ে নিজৰ স্থিতি স্পষ্ট কৰে। তেওঁ কয় যে বৰ্তমানৰ বিদ্যাৰ্থীসকল ভাৰতবৰ্ষৰ স্বাধীনতাৰ অমৃতকালৰ সন্তান আৰু সেয়েহে 2047 চনত দেশক বিকশিত ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা কৰাৰ দায়িত্ব তেওঁলোকৰ ওপৰত ন্যস্ত আছে। শিক্ষামন্ত্ৰী ডঃ পেগুৱে কয় যে নৈতিকতা, দেশপ্ৰেম, মানৱতা আৰু জাতিপ্ৰেমবিহীন তথা নিজৰ মাটি আৰু ঐতিহ্যক চিনি নোপোৱা শিক্ষিত ব্যক্তি গঢ়ি তোলাৰ পৰিৱৰ্তে মূল্যবোধ সম্পন্ন নাগৰিক সমাজ তথা দেশৰ বাবে অতি প্ৰয়োজনীয়। বিদ্যাৰ্থীসকলৰ সুপ্ত প্ৰতিভা বিকাশৰ লক্ষ্যৰে বিদ্যায়তনিক পাঠ্যক্ৰমৰ সমান্তৰালভাৱে এনেধৰণৰ কাৰ্যসূচীসমূহ গ্ৰহণ কৰা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। mRNA প্ৰযুক্তিৰ কোভিড প্ৰতিষেধক বিকশাই তোলাৰ বাবে শৰীৰতত্ব নাইবা ভেষজ বিজ্ঞানৰ 2 বিজ্ঞানীলৈ চলিত বছৰৰ নবেল পুৰস্কাৰ আগবঢ়োৱা হৈছে। অধ্যাপক কেটেলিন কেৰিগো আৰু ড্ৰু ৱেইছমেনে যুটীয়াভাৱে এই পুৰস্কাৰ লাভ কৰিছে। কোভিড মহামাৰীৰ পূৰ্বে পৰীক্ষামূলকভাৱে এই প্ৰযুক্তিৰ ব্যৱহাৰ কৰা হৈছিল যদিও সম্প্ৰতি কৰ্কট ৰোগকে ধৰি অন্যান্য ৰোগৰ চিকিৎসাৰ ক্ষেত্ৰত এই প্ৰযুক্তিৰ ব্যৱহাৰৰ বাবে গৱেষণা চলি আছে। পেঞ্চিলভেনিয়া বিশ্ববিদ্যালয়ৰ দীৰ্ঘদিনৰ সহকৰ্মী হাংগেৰীৰ কেৰিকো আৰু আমেৰিকাৰ ৱেইছমেনে তেওঁলোকৰ গৱেষণাৰ বাবে ইতিপূৰ্বে বিভিন্ন বঁটা লাভ কৰিছে। অসম আৰক্ষীয়ে বাল্য বিবাহৰ বিৰুদ্ধে পুনৰ চলোৱা অভিযানত এই পৰ্যন্ত 1,000 অধিক অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে প্ৰকাশ কৰা অনুসৰি বাল্য বিবাহৰ ঘটনাত গ্ৰেপ্তাৰৰ সংখ্যা 1,039 বৃদ্ধি পাইছে। শিক্ষা হেতুত শিক্ষক আৰু ছাত্ৰৰ সবিশেষ সন্নিৱিষ্ট নকৰা বিদ্যালয় প্ৰধানৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি সমগ্ৰ শিক্ষা বিভাগে নিৰ্দেশনা জাৰি কৰিছে। নিৰ্দেশ অমান্য কৰা প্ৰধান শিক্ষকৰ ছেপ্টেম্বৰ মাহৰ দৰমহা বন্ধ কৰা হ'ব বুলি জাননীটোত কোৱা হৈছে। ইপিনে শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগুৱে বিদ্যালয়ত শৈক্ষিক আৰু অশৈক্ষিক দুয়োটা বিষয়ত গুৰুত্ব দিয়া হৈছে বুলি এখন সংবাদমেলত প্ৰকাশ কৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অলপতে স্বাধীনতা সংগ্ৰামৰ মহান শ্বহীদ কনকলতা বৰুৱাৰ জন্ম শতবাৰ্ষিকী উদযাপন সন্দৰ্ভত আলোচনা কৰাৰ উদ্দেশ্যে সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ শীৰ্ষ বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। এয়াই আছিল বিগত সপ্তাহটোত আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰিত স্থান লাভ কৰা প্ৰধান বাতৰিসমূহত চমু অৱলোকন।
ধন্যবাদ ঋতুপৰ্ণা। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ। গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত 5 আদিবাসী উগ্ৰপন্থী সংগঠনৰ 1,181 প্ৰাক্তন সদস্যক 4,00,000 টকাকৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰদান। অমৃত কলহ যাত্ৰাত সংগৃহীত মাটি আজিৰে পৰা পঞ্চায়তৰ পৰা উন্নয়ন খণ্ডলৈ আৰু উন্নয়ন খণ্ডৰ পৰা ৰাজ্যলৈ প্ৰেৰণ কৰা হৈছে বুলি মুখ্যমন্ত্ৰী প্ৰকাশ। আৰু চেন্নাইত অনুষ্ঠিত বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ আজিৰ খেলত অষ্ট্ৰেলিয়াই বিজয়ৰ বাবে ভাৰতক 200 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল।